এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো তনুজা ভৰদ্বাজে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, মন্ত্ৰী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপৰি ভালেসংখ্যক দলীয় নেতাকৰ্মী মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে। ইপিনে লখিমপুৰ লোকসভা সমষ্টিৰ এন ডি এ প্ৰাৰ্থী প্ৰদান বড়োৱে আজি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰদান বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল, ডাঃ অনুপ চেগুকে ধৰি বিজেপি আৰু অসম গণ পৰিষদৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। ইয়াৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ো দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু লকিবুল হুছেইন, ৰকিবুদ্দিন আহমেদ আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ মুৰববী লুৰিণ জ্যোতি গগৈয়ে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত সমৰ্থক দলৰ সমৰ্থকসকলৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত সাংসদ অজিত কুমাৰ ভূঞেও উপস্থিত আছিল। গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে তিনিজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ ভিতৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰজলীনা তিৰ্কী, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী বিনোদ গগৈয়ে কাজিৰঙা সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী শ্ৰীমতী তিৰ্কীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিগদাৰ, বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, বিধায়ক তথা কংগ্ৰেছ নেত্ৰী নন্দিতা দাসকে ধৰি দলৰ বহু নেতা উপস্থিত থাকে। আনহাতে কাইলৈ যোৰহাটত তপন কুমাৰ গগৈ, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা আৰু তেজপুৰত ৰঞ্জিত দত্তই সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ কেইবাগৰাকী প্ৰাৰ্থীয়েও কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইয়াৰ ভিতৰত লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও আছে। উল্লেখযোগ্য যে এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন আৰু পৰহিলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 30 মাৰ্চ ধাৰ্য কৰা হৈছে। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান ক্ৰমে ব্যাপক কৰি তুলিছে। সমান্তৰালভাৱে প্ৰশাসনেও ভোটদাতাৰ মাজত সজাগতাৰ সৃষ্টি, আদৰ্শ আচৰণ বিধি বলবৎ সম্পৰ্কীয় বিভিন্ন কাম কাজ অব্যাহত ৰাখিছে। যোৰহাটত নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এটা মটৰ চাইকেল ৰেলী উলিওৱা হয়। মন্ত্ৰী তথা বিজেপি নেতা পীয়ুষ হাজৰিকা, যুৱ মৰ্চাৰ সভাপতি প্ৰমুখ্যে বহু নেতা কৰ্মীৰ উপস্থিতিত উলিওৱা এই মটৰ চাইকেল ৰেলীয়ে যোৰহাটৰ আই টি আই খেলপথাৰৰ পৰা নগৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰে। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী তপন কুমাৰ গগৈ কাইলৈ মনোনয়ন দাখিলৰ পূৰ্বে আজি শিৱসাগৰৰ সোণাৰীৰ বিমলাপুৰ গাঁৱৰ নিজা বাসগৃহত ভকতসকলক সেৱা জনাই তেওঁলোকৰ আশীষ গ্ৰহণ কৰে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তিনিচুকীয়া জিলা কংগ্ৰেছৰ 4গৰাকীকৈ নেতাই দল ত্যাগ কৰে। তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, দলৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক বীৰেণ সিনেও, জ্যেষ্ঠ নেতা মহেশ মৰাণ আৰু থমাছ বৰুৱাই আজি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে। অৱশ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে জিলা কংগ্ৰেছৰ সভাপতি বৰুৱাক বহিষ্কাৰ কৰা বুলি জনাইছে।
শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু ৰঙৰ উৎসৱ ফাকৰ উপলক্ষে ৰাজ্যজুৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰসমূহত দৌল উৎসৱৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জনসাধাৰণে ফাকুৱাৰ উপলক্ষে পৰস্পৰক ফাকু গুৰি সানি আনন্দ উদযাপন কৰা পৰিলক্ষিত হৈছে। সত্ৰনগৰ বৰপেটে তিনিদিনীয়াকৈ আয়োজন কৰা শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি সামৰণি পৰিব। এই উপলক্ষে সত্ৰনগৰীখনত দূৰ দূৰণিৰ পৰা অহা অগণন লোকৰ সমাগম হৈছে। আজি দিনটোৰ কাৰ্যসূচীৰে ভক্তগণে বৰপেটা সত্ৰত হোলী খেলাৰ পাছত কলীয়া গোসাঁই নাতিডাঙৰ কলবাৰীৰ ঘনুচা গৃহলৈ লৈ যায়। তেওঁ গোসাঁইক হেকেটা খোৱাৰ পৰম্পৰা পালন কৰাৰ পাছত পুনৰ বৰপেটা সত্ৰলৈ লৈ আনি তাত বাহভাঙা পৰ্ব সম্পন্ন কৰি গোসাঁইক মূল গৃহৰ চৌহদত সাতপাক প্ৰদক্ষিণ কৰোৱা হয়। বৰপেটা সত্ৰত কলীয়া গোসাঁইৰ লগতে বাৰাদী সত্ৰৰ গোসাঁইকো প্ৰদক্ষিণ কৰোৱা হয়। বাৰাদী সত্ৰৰ গোসাঁইৰ বিবাদ পৰ্ব অনুষ্ঠিত হোৱাৰ পাছত বৰপেটা সত্ৰৰ গোসাঁইক মূল গৃহত প্ৰৱেশ কৰোৱাৰ পূৰ্বে লক্ষ্মীদেৱীৰ ভক্তগণৰ মাজত প্ৰতীকী তৰ্কযুদ্ধ অনুষ্ঠিত হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰসমূহত ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ আৰু ফাকুৱা পালন কৰা হয়। আজি উৎসৱৰ অন্তিম দিনা ইংলেণ্ডৰ পৰ্যটকীয় শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰৰ ফাকুৱা উৎসৱত অংশ লয়। ঐতিহ্যমণ্ডিত সত্ৰখনত 370 সত্ৰীয়া পৰম্পৰাৰে পালন কৰা উৎসৱৰ প্ৰথম দিনা দুটা দোলন আৰু দ্বিতীয় দিনা এটা দোলন হোৱাৰ পাছত ভকত বৈষ্ণৱ আৰু অঞ্চলবাসী ৰাইজে উৎসৱ উদ্দীপনাৰে ভগৱন্তক পৰিভ্ৰমণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।